এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। অসমত অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। 3 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব। 11 মে'ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব। আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি প্ৰথম পৰ্যায়ত অহা 2 মে'ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত অহা 7 মে'ত নামনি অসম আৰু মধ্য অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ হ'ব। ভোটগ্ৰহণৰ বাবে 25,007টা ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। 1,80,36,682 ভোটদাতাই এই নিৰ্বাচনত ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নিৰ্বাচনৰ বাবে 1,20,000 কৰ্মচাৰী নিয়োগ কৰা হ'ব। অৱশ্যে ষষ্ঠ অনুসূচীৰ এলেকাত এই নিৰ্বাচন অনুষ্ঠিত নহয়। আঞ্চলিক পঞ্চায়তৰ বাবে প্ৰাৰ্থীৰ সৰ্বাধিক ব্যয় 2,50,000 টকা, জিলা পৰিষদত 10,00,000 টকা, গাঁও পঞ্চায়তৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী ব্যয় সৰ্বাধিক ব্যয় 25,000 টকা ধাৰ্য কৰা হৈছে বুলি নিৰ্বাচন আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰিছে। এই নিৰ্বাচনত EVMৰ পৰিৱৰ্তে বেলট কাগজ ব্যৱহাৰ কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যত নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলবৎ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি যোৰহাটত প্ৰায় 111 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰীয়ে কমাৰবন্ধা আলিৰ উত্তৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ পৰা মিছন হস্পিতালৰ প্ৰৱেশদ্বাৰৰ সমীপলৈ নিৰ্মাণ হোৱা 581 মিটাৰ দৈৰ্ঘৰ ৰেলৱে উৰণ সেতুখন মুকলি কৰে। ৰাজ্য চৰকাৰ আৰু ভাৰতীয় ৰেলৱেৰ অংশীদাৰিত্বত 77,27,00,000 টকা ব্যয়েৰে উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে। ডঃ শৰ্মাই আজি যোৰহাটত অত্যাধুনিক সা সঁজুলি সম্পন্ন স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰটো মুকলি কৰে। এই প্ৰকল্পৰ বাবে 12,50,00,000 টকা ব্যয় কৰা হৈছে। এই কেন্দ্ৰটোৱে যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ জনসাধাৰণক সেৱা প্ৰদান কৰিব। ইয়াৰ দ্বাৰা যান বাহনৰ মেনুৱেল ফিটনেছ পৰীক্ষাৰ পৰিৱৰ্তে স্বয়ংক্ৰিয় পৰীক্ষা কাৰ্যকৰী হ'ব। ইয়াৰ ফলত যান বাহনৰ গৰাকীয়ে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ গৈ বাহন পৰীক্ষা কৰোৱাৰ আৱশ্যকতা নাথাকিব। যোৱা 31 মাৰ্চত মুখ্যমন্ত্ৰীয়ে বিশ্বনাথত 15,57,00,000 টকা ব্যয় সাপেক্ষ এনেধৰণৰ কেন্দ্ৰ এটা মুকলি কৰিছে। যোৰহাটৰ চিনামৰাত মুখ্যমন্ত্ৰীয়ে 19,98,00,000 টকা ব্যয়েৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা কাৰ সন্মিলন কক্ষটো উদ্বোধন কৰে। 120খন আসনযুক্ত এই কেন্দ্ৰটো মুকলি কৰাৰ ফলত যোৰহাটবাসীয়ে বিভিন্ন অনুষ্ঠানৰ আয়োজনৰ সুবিধা লাভ কৰিব। 3,118 বৰ্গ কিলোমিটাৰ ভূমি সামৰি নিৰ্মিত এই কেন্দ্ৰটোত এটা কাৰ্যবাহী কক্ষ, এটা মিডিয়া কক্ষ, এটা ভোজন কক্ষকে ধৰি ভালেমান সুবিধা ৰখা হৈছে। এই সন্মিলন কক্ষ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে প্ৰায় 180 কোটি টকা ব্যয়েৰে নিৰ্মীয়মান স্বাধীনতা সংগ্ৰামৰ সংগ্ৰহালয় আৰু উদ্যানৰ কাম অহা বছৰৰ জানুৱাৰীত সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰে।
স্বাধীনতা দিৱসৰ প্ৰথমটো ভাষণতে যোৰহাট জেলক আমি এক ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ উদ্যান হিচাপে নিৰ্মাণ কৰাৰ সংকল্প ঘোষণা কৰিছিলো। প্ৰায় 200 বিঘা মাটিত 180 কোটি টকাৰে নিৰ্মাণ হৈ থকা এই যোৰহাট কাৰাগাৰৰ সন্মুখত আমি নিৰ্মাণ কৰা ফ্ৰীডম মেমৰিয়েল মিউজিয়াম আৰু উদ্যানো আমি 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰতে উদ্বোধন কৰি যোৰহাটৰ ৰাইজৰ বাবে, অসমৰ ৰাইজৰ বাবে আমি আগবঢ়াই দিম।
তদুপৰি ভোগদৈ দলং সংযোগী উৰণ সেতুৰ নিৰ্মাণৰ কামো অহা বছৰৰ মাৰ্চৰ আগেয়ে সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ কয়। যোৰহাট আৰু গোলাঘাট জিলা সামৰি ৰূপায়ণ কৰা কেইবাটাও প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নগাঁও, বিশ্বনাথ, শোণিতপুৰ আৰু যোৰহাট জিলা ভ্ৰমণ সামৰি গুৱাহাটীলৈ উভতা মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণকালত 356 কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ কল্যাণমূলক প্ৰকল্প ৰাইজলৈ উৎসৰ্গা কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। লখিমপুৰ জিলা পৰজা সমাজ, পৰজা জনজাতীয় গৱেষণা কেন্দ্ৰ, সমূহ আঞ্চলিক সমাজ সমিতিৰ উদ্যোগত আৰু জহিং আঞ্চলিক সমিতিৰ সহযোগত কয়লামাৰী চাহবাগিচাত আজি পৰজা সমাজৰ 43 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত পতাকা উত্তোলন, মাংগলিক অনুষ্ঠান, পৰজা ভাষা সংস্কৃতিৰ সুৰক্ষা সন্দৰ্ভত আলোচনা আদি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে যোৱা শতিকাৰ 80ৰ দশকত পৰজাসকলক একত্ৰিত কৰি অসম পৰজা সম্প্ৰদায় সমিতি নামেৰে এই সমিতিখন গঠন কৰা হৈছিল। 2026 বৰ্ষত এই সমিতিৰ জিলা অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱসক্ৰমে বালিজান আৰু ডিজু আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্যৰ 11খন জিলাৰ 200খন নিম্ন প্ৰাথমিক বিদ্যালয়ত আজি মিচিং ভাষাত পাঠদান আৰম্ভ হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ধেমাজিৰ ৰায়চাপৰি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মিচিং সাহিত্য সভাই এই ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লয়। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানেই।